এয়া আকাশবাণী গুৱাহাটী সহায়ৰ আঞ্চলিক বাতৰি পঢ়িছো অৰুণিমা গোস্বামীয়ে আৰু মোৰ সৈতে আছে গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তী। এতিয়া প্ৰধান বাতৰিসমূহ হ'ল নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে মাজুলীত বিজেপি নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চাইকেল ৰেলী, কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰো প্ৰচাৰ অভিযান অব্যাহত, দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে নগাঁও আৰু শিলচৰত দুগৰাকী প্ৰাৰ্থীৰ মনোনয়ন দাখিল, আবকাৰী নীতি কেলেংকাৰী গোচৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক 15 এপ্ৰিল পৰ্যন্ত ন্যায়িক জিম্মালৈ প্ৰেৰণ, ধুমুহা আৰু শিলাবৃষ্টিত ৰাজ্যৰ 4 লোকৰ প্ৰাণহানি, 22 জিলাত ক্ষয়ক্ষতি আৰু IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছ অৱতীৰ্ণ। সমাগত লোকসভা নিৰ্বাচনৰ বাবে ৰাজ্যৰ ৰাজনৈতিক দলসমূহৰ প্ৰচাৰ অভিযানে ক্ৰমাৎ গতি লাভ কৰিছে। বিজেপি নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি মাজুলীত বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈৰ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়। তেওঁ বিজেপি সমৰ্থক আৰু মিত্ৰ দলৰ কৰ্মীসকলৰ সৈতে এটা চাইকেল সমদলত অংশগ্ৰহণ কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে গড়মূৰৰ মিনি ষ্টেডিয়ামৰ পৰা মহৰী চুকলৈ প্ৰায় 15 কিলোমিটাৰ পথ চাইকেল চলাই নিৰ্বাচনী প্ৰচাৰৰ আৰম্ভ কৰে। ইয়াৰ পাছতে তেওঁ নামনি মাজুলীৰ জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত আয়োজিত নিৰ্বাচনী সভাত অংশ লয়। তেওঁৰ সৈতে মন্ত্ৰী ডঃ অনুজ পেগু, বিধায়ক ভুৱন গাম আৰু মিত্ৰ দলৰ কাৰ্যকৰ্তাসকলে অংশগ্ৰহণ কৰে। এই সন্দৰ্ভত আমাৰ মাজুলীৰ সংবাদদাতা বিকাশ শইকীয়াই এইদৰে কয়।
মাজুলীত আগন্তুক সাধাৰণ নিৰ্বাচনৰ প্ৰচাৰৰ উদ্দেশ্যে কালি বিয়লি মাজুলীত উপস্থিত হয় মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা। মাজুলীত উপস্থিত হৈ মুখ্যমন্ত্ৰীগৰাকীয়ে কালি পৰিদৰ্শন কৰিলে মাজুলীৰ উত্তৰপাৰ আৰু দক্ষিণপাৰ সংযোগী 2 দলঙৰ নিৰ্মাণ কাৰ্য। আজি মুখ্যমন্ত্ৰীগৰাকীয়ে 14 যোৰহাট লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তপন কুমাৰ গগৈ হৈ মাজুলীত নিৰ্বাচনী প্ৰচাৰ চলায়। দিনৰ 11 বজাত গড়মূৰৰ মিনি ষ্টেডিয়ামৰ পৰা মহৰী চুকলৈ পায় 15 কিলোমিটাৰ পথ দলীয় কৰ্মীসকলৰ সৈতে চাইকেল ৰেলীৰে গৈ নামনি মাজুলী জ্যেষ্ঠ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত এখন দলীয় সভাত অংশগ্ৰহণ কৰে। ইফালে মাজুলীত গৌৰৱ গগৈ হৈ বিৰোধী মিত্ৰজোঁটেও প্ৰচাৰ অভিযান চলোৱা পৰিলক্ষিত হৈছে। বকো সমষ্টিৰ কংগ্ৰেছৰ বিধায়িকা নন্দিতা দাস, বটদৰা সমষ্টিৰ বিধায়িকা শিৱামণি বৰা, প্ৰাক্তন মন্ত্ৰী অকণ বৰা আদিয়ে মাজুলীত গৌৰৱ গগৈ হৈ নিৰ্বাচনী প্ৰচাৰ চলায়।
যোৰহাট সমষ্টিৰ কংগ্ৰেছ দলৰ প্ৰাৰ্থী গৌৰৱ গগৈয়ে বিধায়ক অখিল গগৈ আৰু দলীয় কৰ্মীসকলৰ সৈতে শিৱসাগৰ তথা ডিমৌ সমষ্টিত প্ৰচাৰ চলায়। তেওঁ শিৱসাগৰ আৰু ডিমৌ সমষ্টিৰ অন্তৰ্গত 14 নিৰ্বাচনী সভাত অংশ লয়। শিৱসাগৰৰ ৰাজীৱ ভৱনত শ্ৰীগগৈয়ে সংবাদমেল সম্বোধন কৰে আৰু দলীয় গোহাৰা নামৰ এখন পত্ৰিকা উন্মোচন কৰে। লগতে বিৰোধী মিত্ৰজোঁটৰ হৈ বিজেপি চৰকাৰৰ কাম কাজক সমালোচনা কৰি মহা অভিযোগনামা উন্মোচন কৰে। তেওঁ সংবাদমেলত বিজেপিয়ে চৰকাৰী তন্ত্ৰক নিৰ্বাচনৰ নামত ব্যৱহাৰ কৰাৰ অভিযোগ তোলে। অহা 7 মেত হ'বলগীয়া তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে বৰপেটা লোকসভা সমষ্টিৰ বিজেপি মিত্ৰজোঁটৰ প্ৰাৰ্থী তথা অসম গণ পৰিষদৰ নেতা পৰাভাষণ চৌধুৰীয়ে ভৱানীপুৰ সৰ্ব বিধানসভা সমষ্টিত আজি প্ৰচাৰ চলায়। মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ সৈতে তেওঁ নিৰ্বাচনী প্ৰচাৰ চলাই ৰাইজৰ সৈতে মত বিনিময় কৰে। কৰ্পূৰৰ আহোম পথাৰ চাফাকালা আদি অঞ্চলত অনুষ্ঠিত ৰাজহুৱা সভাতো তেওঁ অংশ লয়। ইয়াৰ পাছত তেওঁ বৰপেটাৰ বাবে নিৰ্বাচনী প্ৰচাৰ চলায়। ইফালে বৰপেটা সমষ্টিৰ চিপিএম দলৰ প্ৰাৰ্থী মনোৰঞ্জন তালুকদাৰে পাকা বিদ্যাৰী সমষ্টিত নিৰ্বাচনী প্ৰচাৰ চলায়। দ্বিতীয় পৰ্যায়ত অহা 26 এপ্ৰিলত হ'বলগীয়া নিৰ্বাচনৰ বাবে আজি ৰাজ্যত দুগৰাকী প্ৰাৰ্থীয়ে মনোনয়ন দাখিল কৰিছে। ইয়াৰ ভিতৰত এগৰাকী শিলচৰৰ আৰু আনগৰাকী নয়াগাঁও সমষ্টিৰ প্ৰাৰ্থী। উল্লেখযোগ্য যে এই পৰ্যায়ৰ বাবে মনোনয়ন পত্ৰ দাখিলৰ অন্তিম দিন 4 এপ্ৰিল ধাৰ্য কৰা হৈছে। আনহাতে মনোনয়ন পত্ৰ প্ৰত্যাহাৰৰ শেষ দিন অহা 8 এপ্ৰিল। এই পৰ্যায়ত নিৰ্বাচন হ'বলগীয়া দৰঙ দলবাৰী, ডিফু, কৰমগঞ্জ, শিলচৰ আৰু নগাঁও সমষ্টিত ইতিমধ্যে বিভিন্ন ৰাজনৈতিক দলে প্ৰচাৰ অভিযান আৰম্ভ কৰিছে। আনহাতে জিলাকেইখনৰ প্ৰশাসনসমূহেও নিৰ্বাচনৰ বাবে যাৱতীয় প্ৰস্তুতি অব্যাহত ৰাখিছে। নিৰ্বাচনত নিৰ্বাচনত নিয়োজিত হ'বলগীয়া পূজাদাৰ আৰু পলিং বিষয়াসকলৰ প্ৰশিক্ষণ কাৰ্যসূচী চলি আছে। তদুপৰি জিলা প্ৰশাসনসমূহে জিলাসমূহত নিৰ্বাচনী আচৰণ বিধি উলংঘাৰ ঘটনা ৰোধ কৰিবলৈ কঠোৰ পদক্ষেপ লৈছে। দিল্লীৰ এখন আদালতে আজি দিল্লীৰ মুখ্যমন্ত্ৰী তথা আম আদমী পাৰ্টীৰ নেতা অৰবিন্দ কেজৰিৱালক 15 এপ্ৰিল পৰ্যন্ত ন্যায়িক জিম্মালৈ প্ৰেৰণ কৰিছে। আবকাৰী নীতি কেলেংকাৰী সন্দৰ্ভত সংঘটিত অবৈধ ধনৰ লেনদেন সংক্ৰান্তীয় গোচৰত তেওঁক বিধি বলবৎকাৰী সঞ্চালকালয়ে যোৱা 21 মাৰ্চত গ্ৰেপ্তাৰ কৰিছিল। বিধি বলবৎকাৰী সঞ্চালকালয়ত মুখ্যমন্ত্ৰী কেজৰিৱালৰ জিম্মাৰ ম্যাদ উকলি যোৱাৰ পৰিপ্ৰেক্ষিতত তেওঁক আদালতত হাজিৰ কৰাৰ পাছত CBIৰ বিশেষ ন্যায়াধীশ কাবেৰী বাৱেজাই এই নিৰ্দেশ জাৰি কৰে। ইয়াৰ পূৰ্বে যোৱা মাহৰ 22 তাৰিখে শ্ৰীকেজৰিৱালক 6 দিনৰ বাবে আদালতে বিধি বলবৎকাৰী সঞ্চালকালয়ৰ জিম্মালৈ প্ৰেৰণ কৰাৰ পাছত এই ম্যাদ পুনৰ 4 দিনলৈ বঢ়াই দিয়া হৈছিল। আপৰ নেতাগৰাকীয়ে বিধি বলবৎকাৰী সঞ্চালকালয়ে জাৰি কৰা 6টাকৈ চমন উপেক্ষা কৰিছিল। এই গোচৰত অভিযুক্ত আম আদমী পাৰ্টীৰ নেতা মনীষ ছিছোদিয়া আৰু সঞ্জয় সিঙো সম্প্ৰতি ন্যায়িক জিম্মাত আছে। বিজেপিয়ে জ্যেষ্ঠ কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে লোকসভা নিৰ্বাচনত দলটোৰ ওপৰত উত্থাপন কৰা মেচ ফিক্সিঙৰ অভিযোগ সন্দৰ্ভত নিৰ্বাচন আয়োগৰ ওচৰ চাপিছে। দলৰ জ্যেষ্ঠ নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী হৰদীপ সিং পুৰীৰ নেতৃত্বত বিজেপিৰ এটা প্ৰতিনিধি দলে আজি এই বিষয়টো আয়োগৰ দৃষ্টিগোচৰ কৰে। তেওঁলোকে গান্ধীৰ এই মন্তব্যই ভাৰতীয় গণতন্ত্ৰৰ প্ৰমাণ্য লাঘৱ কৰাৰ উপৰি ইভিএমৰ পৰিচালনাৰ দিশটোক লৈ প্ৰশ্ন উত্থাপন কৰিছে বুলি অভিযোগ কৰে। তেওঁলোকে আয়োগক এই সন্দৰ্ভত কঠোৰ পদক্ষেপ ল'বলৈ আহান জনায়। উল্লেখযোগ্য যে কালি দিল্লীৰ ৰামলীলা ময়দানত বিৰোধী দলৰ এটা সমাৱেশত কংগ্ৰেছ নেতাগৰাকীয়ে বিজেপিৰ মেচ ফিক্সিং, ইভিএমৰ ক্ষেত্ৰত অনিয়ম আৰু কেন্দ্ৰীয় সংস্থাৰ সহায় অবিহনে নিৰ্বাচনত জয়ী হ'ব নোৱাৰে বুলি মন্তব্য কৰিছিল। ইপিনে নিৰ্বাচন আয়োগে বিজেপিৰ প্ৰাৰ্থী কংগনা ৰাণাৱতৰ বিৰুদ্ধে কংগ্ৰেছ নেত্ৰী সুপ্ৰিয়া সুনেতে কৰা আপত্তিজনক মন্তব্য গৰিহণাযোগ্য বুলি প্ৰকাশ কৰিছে। নিৰ্বাচনী আচৰণবিধি বলবৎ হৈ থকা সময়ত এনে মন্তব্য সমীচীন নহয় বুলি আয়োগে প্ৰকাশ কৰে। ইপিনে আয়োগে বিজেপিৰ সাংসদ দিলীপ ঘোষে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীৰ বিৰুদ্ধে কৰা মন্তব্যকো গৰিহণা দিছে।
ভোটৰ শক্তিৰে নিৰ্মাণ কৰক সুস্থ গণতন্ত্ৰ। লোকসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ত অহা 19 এপ্ৰিলত পুৱা 7 বজাৰ পৰা বিয়লি 5 বজাৰ ভিতৰত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাটত হ'বলগীয়া ভোটগ্ৰহণত গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰি শক্তিশালী গণতন্ত্ৰৰ অংশীদাৰ হওক।
ৰাজ্যত 3টা পৰ্যায়ত হ'বলগীয়া লোকসভা নিৰ্বাচনৰ বাবে স্থানীয় বন্ধ ঘোষণা কৰা হৈছে। নিৰ্বাচন অনুষ্ঠিত হ'বলগীয়া সমষ্টিসমূহত প্ৰশাসনে এই বন্ধ ঘোষণা কৰিছে। পৃথকে পৃথকে 14টা লোকসভা সমষ্টিত এই নিৰ্দেশনা প্ৰযোজ্য হ'ব। প্ৰথম পৰ্যায়ৰ নিৰ্বাচনৰ বাবে অহা 19 এপ্ৰিলত কাজিৰঙা, শোণিতপুৰ, লখিমপুৰ, ডিব্ৰুগড় আৰু যোৰহাট লোকসভা সমষ্টিৰ অন্তৰ্গত এলেকাসমূহত বন্ধ ঘোষণা কৰা হৈছে। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে অহা 26 এপ্ৰিলত দৰং, ওদালগুৰি, নগাঁও, ডিফু, শিলচৰ আৰু কৰিমগঞ্জ লোকসভা সমষ্টিৰ অন্তৰ্গত এলেকাসমূহত প্ৰশাসনে স্থানীয় বন্ধ ঘোষণা কৰিছে। ইফালে তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে অহা 7 মে'ত গুৱাহাটী, বৰপেটা, ধুবুৰী আৰু কোকৰাঝাৰ লোকসভা সমষ্টিৰ অন্তৰ্গত এলেকাসমূহত স্থানীয় বন্ধ ঘোষণা কৰা হৈছে। বিজেপিৰ ইস্তাহাৰ সমিতিৰ বৈঠক আজি নতুন দিল্লীত থকা দলৰ মুখ্য কাৰ্যালয়ত অনুষ্ঠিত হয়। এই বৈঠকত লোকসভা নিৰ্বাচনৰ বাবে দলটোৰ ইস্তাহাৰত অন্তৰ্ভুক্ত কৰিবলগীয়া বিষয় সন্দৰ্ভত আলোচনা কৰা হয়। জ্যেষ্ঠ বিজেপি নেতা তথা কেন্দ্ৰীয় মন্ত্ৰী ৰাজনাথ সিঙৰ অধ্যক্ষতাত গঠিত 27-জনীয় সমিতিখনৰ আজি অনুষ্ঠিত প্ৰথমখন বৈঠকত দলটোৰ বাবে গুৰুত্ব বহন কৰা কেইবাটাও বিষয় পৰ্যালোচনা কৰা হয়। উল্লেখযোগ্য যে এই সমিতিত কেন্দ্ৰীয় মন্ত্ৰী নিৰ্মলা সীতাৰমণক আহ্বায়ক আৰু পীয়ুষ গোৱেলক সহ আহ্বায়ক হিচাপে ৰখা হৈছে। এই সমিতিত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাও সদস্য হিচাপে অন্তৰ্ভুক্ত হৈছে। ইফালে কংগ্ৰেছ দলৰ কেন্দ্ৰীয় নিৰ্বাচনী সমিতিৰ বৈঠক আজি নতুন দিল্লীত অনুষ্ঠিত হয়। এই বৈঠকত তেলেংগানা লোকসভা নিৰ্বাচনৰ বাবে প্ৰাৰ্থী ঘোষণা কৰা সন্দৰ্ভত আলোচনা কৰা হয়। দলৰ নেতা মল্লিকাৰ্জুন খাৰ্গে, জ্যেষ্ঠ নেত্ৰী ছোনিয়া গান্ধী, তেলেংগানাৰ মুখ্যমন্ত্ৰী ৰেৱন্ত ৰেড্ডীকে ধৰি ভালেসংখ্যক নেতাকৰ্মী এই বৈঠকত উপস্থিত থাকে। ৰাজ্যত প্ৰথম পৰ্যায়ৰ লোকসভা নিৰ্বাচনৰ বাবে মুখ্য নিৰ্বাচনী বিষয়াৰ কাৰ্যালয়ে নিৰ্ধাৰণ কৰা অনুসৰি আজি ইভিএমসমূহ বিতৰণৰ পূৰ্বে পৰীক্ষা কৰা হয়। এই প্ৰক্ৰিয়াৰ পাছতে প্ৰথম পৰ্যায়ৰ নিৰ্বাচন হ'বলগীয়া সমষ্টিকেইটাৰ ভোটগ্ৰহণ কেন্দ্ৰসমূহত ইভিএম, ভিভিপেট আদি সামগ্ৰীসমূহ বিতৰণ কৰা হ'ব। উল্লেখযোগ্য যে অসমত 3টা পৰ্যায়ত নিৰ্বাচন অনুষ্ঠিত হ'ব। প্ৰথম পৰ্যায়ত 5খন আসনৰ বাবে যোৰহাট, ডিব্ৰুগড়, শোণিতপুৰ, কাজিৰঙা আৰু লখিমপুৰ সমষ্টিত ভোটগ্ৰহণ কৰা হ'ব। শ্ৰোতাসকলে সন্ধিয়া আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰিখনক গায়ত্ৰী শৰ্মা চক্ৰৱৰ্তীৰ পৰা।
ৰাজ্যখনত কালি হোৱা ধুমুহা আৰু শিলাবৃষ্টিৰ ফলত 22খন জিলাত ক্ষয়ক্ষতি হৈছে। চৰকাৰী তথ্য অনুসৰি ধুমুহা, বজ্ৰপাত আৰু নাওৰ দুৰ্ঘটনাত 4গৰাকী লোকৰ মৃত্যু হয়। কাছাৰ, পূব কাৰ্বি আংলং, ওদালগুৰি আৰু দক্ষিণ শালমৰাত 1গৰাকীকৈ লোকৰ প্ৰাণহানি হোৱাৰ লগতে 6গৰাকী লোক আহত হৈছে। কালি অহা ধুমুহাত 22খন জিলাৰ 400+ বাসগৃহ সম্পূৰ্ণভাৱে বিনষ্ট হয়। আনহাতে দক্ষিণ শালমৰা মানকাছৰ জিলাৰ ভাৰত বাংলাদেশ সীমান্তৱৰ্তী নেপুৰীৰ আলগাদ ব্ৰহ্মপুত্ৰত কালি সংঘটিত নাও দুৰ্ঘটনাৰ পাছত আজি NDRF আৰু SDRF বাহিনীয়ে উদ্ধাৰ অভিযান চলায়। উল্লেখযোগ্য যে হাতশিঙিমাৰীৰ কোকৰাডাঙৰ পৰা বাংলাদেশ সীমান্তৱৰ্তী নেপুৰীৰ আলগাছৰলৈ গৈ থকা অৱস্থাত হঠাৎ অহা ধুমুহাত নাওখন দুৰ্ঘটনাত পতিত হয়। এই দুৰ্ঘটনাত এটি শিশুৰ মৃত্যু হোৱাৰ লগতে 2জন লোক সন্ধানহীন হৈছে। আনহাতে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে উত্তৰ পূব ভাৰতত অহা বৃহস্পতিবাৰলৈকে ধুমুহা বৰষুণ অব্যাহত থাকিব বুলি আগজাননী দিছে। অৰুণাচল প্ৰদেশ, অসম, মেঘালয়, নাগালেণ্ড, মণিপুৰ, মিজোৰাম, ত্ৰিপুৰাত অহা 2-3 দিনলৈকে ধুমুহা বৰষুণৰ লগতে শিলাবৃষ্টিও হ'ব বুলি বিভাগে প্ৰকাশ কৰিছে। হিমালয়ৰ পশ্চিমাঞ্চলত হোৱা বতৰৰ পৰিৱৰ্তনৰ ফলত অহা 5 এপ্ৰিললৈকে উত্তৰ পূব ভাৰতৰ বতৰ শোচনীয় হৈ থাকিব বুলি বতৰ বিজ্ঞান বিভাগে জানিবলৈ দিছে। আসন্ন লোকসভা নিৰ্বাচন সুকলমে অনুষ্ঠিত কৰিবলৈ ৰাজ্যৰ জিলা প্ৰশাসনসমূহে যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিছে। লোকসভা নিৰ্বাচনৰ সৈতে সংগতি ৰাখি শিৱসাগৰ জিলা প্ৰশাসনে পূৰ্ণগতিৰে প্ৰস্তুতি চলাইছে। প্ৰিজাইডিং আৰু প্ৰথম পলিং বিষয়াসকলক দ্বিতীয় পৰ্যায়ৰ প্ৰশিক্ষণ প্ৰদান কৰাৰ পাছত আজি দ্বিতীয় আৰু তৃতীয় পলিং বিষয়াসকলক প্ৰশিক্ষণ দিয়া হয়। আনহাতে নিৰ্বাচনী প্ৰক্ৰিয়া সূক্ষ্মভাৱে পৰ্যবেক্ষণ কৰাৰ বাবে ডিমৌ বিধানসভা সমষ্টি আৰু শিৱসাগৰ বিধানসভা সমষ্টিত 105গৰাকী সূক্ষ্ম পৰ্যবেক্ষকক নিয়োজিত কৰা হৈছে। এই পৰ্যবেক্ষকসকলক সুচাৰুৰূপে কাৰ্য সমাপন কৰিব পৰাকৈ জিলা প্ৰশাসনে কাইলৈ শিৱসাগৰ বিশ্ববিদ্যালয়ত প্ৰশিক্ষণৰ ব্যৱস্থা কৰিছে। আনহাতে মৰিগাঁও জিলাৰ নিৰ্বাচনী বিষয়া আদিবাসী শৰ্মাই আজি মৰিগাঁও মহাবিদ্যালয়ত প্ৰথমবাৰৰ বাবে ভোটদান কৰিবলগীয়া ভোটাৰসকলৰ সৈতে মত বিনিময় কৰে। জিলাখনৰ কেইবাখনো শিক্ষানুষ্ঠানৰ ছাত্ৰ ছাত্ৰীয়ে এই অনুষ্ঠানত অংশগ্ৰহণ কৰে। নিৰ্বাচনী বিষয়াগৰাকীয়ে অংশগ্ৰহণ কৰি শিক্ষাৰ্থীসকলক ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ আহান জনায়। লগতে দেশৰ গণতান্ত্ৰিক প্ৰক্ৰিয়া সন্দৰ্ভত সজাগত সৃষ্টি কৰিবলৈ তেওঁ পৰামৰ্শ দিয়ে। কাৰ্বি আংলং নিৰ্বাচনী জিলাৰ নিৰ্বাচনী বিষয়া হাওৰাঘাট বিধানসভা সমষ্টিৰ তিনিটা ভোটগ্ৰহণ কেন্দ্ৰ আৰু ডিফু বিধানসভা সমষ্টিৰ ছটা ভোটগ্ৰহণ কেন্দ্ৰ আদৰ্শ ভোটগ্ৰহণ কেন্দ্ৰ হিচাপে ঘোষণা কৰিছে। লখিমপুৰ লোকসভা সমষ্টিৰ ৰিটাৰ্ণিং বিষয়াগৰাকীয়ে এখন জাননীযোগে সমষ্টিটোত প্ৰতিদ্বন্দ্বিতা কৰা প্ৰাৰ্থীসকলৰ ব্যয়পঞ্জী নিৰীক্ষণৰ বাবে ধাৰ্য কৰা এটা দিন সলনি কৰিছে। ঈদ উল ফিটৰৰ বাবে অহা 11 এপ্ৰিলৰ পৰিৱৰ্তে প্ৰাৰ্থীসকলৰ ব্যয়পঞ্জী নিৰীক্ষণৰ প্ৰক্ৰিয়া 12 এপ্ৰিলত ধেমাজি জিলা আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত হ'ব। আনহাতে জিলাখনত অহা 5 আৰু 16 এপ্ৰিলত 4টা স্থানত প্ৰিজাইডিং, প্ৰথম, দ্বিতীয় আৰু তৃতীয় পলিং বিষয়াৰ প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হ'ব। ধুবুৰী গুলগ্ৰাম জিলাৰে মহাবিদ্যালয়ত পদ্ধতিগত নিৰ্বাচন আৰু শিক্ষা কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি ভোটাৰ সজাগতা সন্দৰ্ভত কুইজ প্ৰতিযোগিতা অনুষ্ঠিত কৰা হয়। মৰিগাঁও জিলা পৰ্যায়ৰ মাৰ্কো সমন্বয় ক্ষেত্ৰ সমিতিৰ এখন বৈঠক আজি জিলা আয়ুক্ত কাৰ্যালয়ত অনুষ্ঠিত হয়। জিলাখনৰ আয়ুক্ত দেৱাশী শৰ্মাৰ অধ্যক্ষতাত অনুষ্ঠিত বৈঠকত আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাসে মাদক দ্ৰব্যৰ প্ৰচলন ৰোধ কৰাৰ ক্ষেত্ৰত ব্যাপক সজাগতা সৃষ্টিত গুৰুত্ব আৰোপ কৰে। এই সৈতে গুৰুত্ব আৰু আৰক্ষী তথা বিভিন্ন বিভাগৰ কৰণীয় সন্দৰ্ভত ব্যাখ্যা আগবঢ়াই অধীক্ষকগৰাকীয়ে কয় যে বিগত 3টা মাহত জিলাখনত মাদক দ্ৰব্য বিৰোধী আইনৰ অধীনত 44টা গোচৰ ৰুজু হোৱাৰ লগতে 190 গ্ৰাম হেৰইন জব্দ কৰা হৈছে বুলি আৰক্ষী অধীক্ষকগৰাকীয়ে প্ৰকাশ কৰে। তেওঁ কয় যে মাদক দ্ৰব্য সৰবৰাহ আৰু ব্যৱহাৰৰ ক্ষেত্ৰত অতি স্পৰ্শকাতৰ হিচাপে পৰিগণিত হোৱা জিলাখনৰ মৈৰাবাৰী, লাহৰিঘাট, ভৰাগড়, মিকিৰভেটা আৰু ভেলৌগুৰি থানাৰ অন্তৰ্গত অঞ্চলসমূহত ব্যাপক সজাগতা সৃষ্টিৰ বাবে বিভিন্ন কাৰ্যসূচী লোৱা হৈছে। তেওঁ লগতে মাদক দ্ৰব্য সৰবৰাহ সন্দৰ্ভত কোনো তথ্য থাকিলে 112 টোল ফ্ৰী নম্বৰত যোগাযোগ কৰিবলৈ আহান জনায়। যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ৰ 24 সংখ্যক সমাৱৰ্তন আৰু 56 সংখ্যক প্ৰতিষ্ঠা দিৱস আজি কেন্দ্ৰীয়ভাৱে যোৰহাটৰ মূল চৌহদত অনুষ্ঠিত হয়। পুৱা পতাকা উত্তোলনেৰে আৰম্ভ হোৱা কাৰ্যসূচী স্মৃতি তৰ্পণৰ পাছতে বৰ্ণাঢ্য কাৰ্যসূচীত সাংস্কৃতিক শোভাযাত্ৰা ওলোৱা হয়। বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ বিদ্যুৎ চন্দন ডেকাৰ সভাপতিত্বত অনুষ্ঠিত মূল কাৰ্যসূচীত কেন্দ্ৰীয় চৰকাৰৰ কৃষি, গৱেষণা আৰু শিক্ষা বিভাগৰ সচিব তথা ICARৰ সঞ্চালক প্ৰধান ডঃ হিমাংশু পাঠকে অংশগ্ৰহণ কৰে। এই অনুষ্ঠানত কৃষি বিশ্ববিদ্যালয়ৰ অন্তৰ্গত 9খন মহাবিদ্যালয়ৰ পৰা স্নাতক, স্নাতকোত্তৰ আৰু PhD ডিগ্ৰী লাভ কৰা 1120গৰাকী শিক্ষাৰ্থীক আনুষ্ঠানিকভাৱে প্ৰমাণ পত্ৰ প্ৰদান কৰা হয়। কামৰূপ মহানগৰ জিলা পৰিবহণ কাৰ্যালয়ে ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত অভিলেখ সৃষ্টি কৰিছে। তথ্য অনুসৰি 2023-24 বিত্তীয় বৰ্ষত জিলা পৰিবহণ কাৰ্যালয়ে সৰ্বাধিক 471 কোটিৰো অধিক ধন ৰাজহ হিচাপে সংগ্ৰহ কৰে। 2022-23 বিত্তীয় বৰ্ষত বিভাগটোৱে 365 কোটিৰো অধিক টকা সংগ্ৰহ কৰিছে। পূৰ্বৰ তুলনাত এই বৰ্ষত পৰিবহণ বিভাগে 106 কোটিৰো অধিক ৰাজহ সংগ্ৰহ কৰিবলৈ সমৰ্থ হৈছে। অসমে মধ্যপ্ৰদেশৰ গোৱালিয়ৰত অনুষ্ঠিত 32 সংখ্যক ৰাষ্ট্ৰীয় পেৰা সাঁতোৰ প্ৰতিযোগিতাত 10টা পদক লাভ কৰিছে। আজি সামৰণি পৰা প্ৰতিযোগিতাখনত অসমে 5টা সোণ, 2টা ৰূপ আৰু 3টা ব্ৰঞ্জৰ পদক লাভ কৰিবলৈ সমৰ্থ হয়। অসম পেৰালিম্পিক সন্থাই প্ৰকাশ কৰা মতে 3দিনৰ প্ৰতিযোগিতাখনৰ আজি অন্তিম দিনা অসমে 3টা সোণসহ 5টা পদক লাভ কৰে। IPL ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাই ৱাংখেৰে ষ্টেডিয়ামত মুম্বাই ইণ্ডিয়ানছ ৰাজস্থান ৰয়েলছৰ মুখামুখি হ'ব। খেলখন সন্ধিয়া 7:30 বজাত আৰম্ভ হ'ব। বাতৰি শেষ কৰাৰ আগতে প্ৰধান বাতৰিকেইটা পুনৰবাৰ। নিৰ্বাচনী প্ৰচাৰৰ অংশ হিচাপে মাজুলীত বিজেপিৰ নেতা তথা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ চাইকেল ৰেলী, কংগ্ৰেছ সাংসদ গৌৰৱ গগৈৰো প্ৰচাৰ অভিযান অব্যাহত। দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে নগাঁও আৰু শিলচৰত 2গৰাকী প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল। আবকাৰী নীতি কেলেংকাৰী গোচৰত দিল্লীৰ মুখ্যমন্ত্ৰী অৰবিন্দ কেজৰিৱালক 15 এপ্ৰিল পৰ্যন্ত ন্যায়িক জিম্মালৈ প্ৰেৰণ। ধাৰাষাৰ শিলাবৃষ্টিত ৰাজ্যৰ 4জন লোকৰ প্ৰাণহানি। বাইশখন জিলাত ক্ষয় ক্ষতি আৰু আই পি এল ক্ৰিকেট প্ৰতিযোগিতাত আজি মুম্বাই ইণ্ডিয়ানছৰ বিৰুদ্ধে ৰাজস্থান ৰয়েলছৰ অৱতীৰ্ণ। আমাৰ এতিয়াৰ আঞ্চলিক বাতৰি ইমানতে অন্ত পৰিল।